এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে আজি শপত গ্ৰহণ, ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক আদালতৰ নিৰ্দেশ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ খেল। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপত বাক্য পাঠ কৰোৱায়। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ষোড়শ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতে বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিদৰ্শন কৰি ডঃ শৰ্মাই আজি এইদৰে মন্তব্য কৰে। আজি পুৱাৰ ভাগতে এখন বিশেষ হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মা শ্ৰী শ্ৰী বটদ্ৰৱা থানত উপস্থিত হয়। তেওঁ থানত সেৱা আগবঢ়োৱাৰ পাছত থান পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হয়। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে থানখনক ধৰ্মীয় ঐতিহ্যবাহী স্থানলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰা অসম গঢ়াৰ বাবে কাম কৰি যোৱাৰ লগতে দেশ আৰু জাতিৰ বাবে সেৱা আগবঢ়াব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে।
আমি ইতিমধ্যে সত্ৰ আয়োগ গঠন কৰিছো আৰু আমি সত্ৰ আয়োগেও খুব সোনকালে কাম কাজ আৰম্ভ কৰিব আৰু তেখেতসকলকে এতিয়াৰ পৰা আমি বেদখলকে ধৰি সকলো সিদ্ধান্ত বা সত্ৰসমূহৰ কল্যাণৰ বাবে কাম কৰাৰ আমি দায়িত্ব দিম আৰু মই নিজেও চোৱা চিতা কৰিম।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগ প্ৰচাৰণে 69 বছৰ পূৰ্ণ কৰি আজি 70 বছৰত পদাৰ্পণ কৰিছে। 1957 চনৰ আজিৰ দিনটোতেই প্ৰথমবাৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে আঞ্চলিক বাতৰি প্ৰচাৰ কৰা হৈছিল। আঞ্চলিক বাতৰি প্ৰচাৰৰ 69 বছৰৰ জোৰা অবিৰত প্ৰক্ৰিয়াত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অসমৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ শ্ৰোতাক সামৰি লৈছে। বৰ্তমান তথ্য প্ৰযুক্তি আৰু বা বাতৰিৰ অনেক উৎসৰ সময়তো আকাশবাণীৰ বাতৰিৰ প্ৰতি শ্ৰোতাৰ অনুৰাগ আছে। শ্ৰোতাসকলৰ বাবে আকাশবাণীৰ আঞ্চলিক বাতৰি বিশ্বাসযোগ্য, তথ্য নিৰ্ভৰ আৰু নিৰপেক্ষ বুলি বিবেচিত হৈ আহিছে। সময়ৰ সৈতে খোজ মিলাই বৰ্তমান বিভাগটোৱে দৈনিক কেইবাখনো বাতৰি বুলেটিন পৰিৱেশনৰ লগতে সামাজিক মাধ্যমযোগেও আঞ্চলিক বাতৰি প্ৰচাৰ কৰি আহিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বৰ্তমান ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIRৰ লগতে এক্স হেণ্ডেলতো শুনিবলৈ পোৱা যায়। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ অন্তত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে 22 মে'ত জামিন আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। সেইদিনাই চৰকাৰী পক্ষই গোচৰৰ কেছ ডায়েৰী দাখিল কৰিব লাগিব। আজি জামিনৰ শুনানিত কলকাতাৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে অংশ লয়। অধিবক্তা ৰাজদীপ বেনাৰ্জীয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি দৰ্শায় আৰু চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ওকালতি কৰে। শ্যামকানু মহন্তৰ অধিবক্তাই জামিন আবেদনখনৰ ভিত্তিত কেতবোৰ আনুষংগিক নথিপত্ৰ শপতনামা আকাৰে দাখিল কৰিবলৈ আদালতৰ পৰা অনুমতি বিচাৰে। সেই অনুসৰি আদালতে অহা 18 মে'ত শপতনামা দাখিল কৰিবলৈ অধিবক্তাগৰাকীক অনুমতি দিয়ে। আজি আদালতত অনুষ্ঠিত এই শুনানিত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰৰ লগতে গৰিমা শইকীয়া গাৰ্গৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তা কেইগৰাকীও উপস্থিত থাকে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা NEET পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাৰ্থীসকলক কেৱল NTAৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্নকাকত ফাটিল হোৱাৰ বাবে NEET বাতিল কৰা হৈছিল। NEETৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, বিদ্যালয় শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নবোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰাজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 2662325 নম্বৰত ফোন কৰি সমন ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। বজালী বিধানসভা সমষ্টিৰ NDA মিত্ৰজোঁটৰ সমৰ্থিত অসম গণ পৰিষদৰ নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ ৰয়ক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। অগপ বজালী বিধানসভা সমষ্টিৰ সমিতি আৰু বিজেপিৰ বজালী জিলাৰ যুটীয়া উদ্যোগত পাঠশালাৰ ভগৱতী ক্ষেত্ৰত এই সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। বজালী উচ্চতৰ মাধ্যমিক খেলপথাৰৰ পৰা ভগৱতী ক্ষেত্ৰলৈ এটা বিশাল শোভাযাত্ৰাৰে নৱনিৰ্বাচিত বিধায়কগৰাকীক সম্বৰ্ধনা সভালৈ আদৰি অনা হয়। এই সভাত বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত ভৱানীপুৰ সৰভোগ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰঞ্জিত কুমাৰ দাস, সাংসদ ফণীভূষণ চৌধুৰী আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কোকৰাঝাৰৰ এখন বিশেষ পক্সো আদালতে ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত কৰি মহাৰ আলী নামৰ এজন লোকক 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে। ইয়াৰ লগতে দোষীক 20,000 টকাৰ জৰিমনাও বিহা হৈছে। 2022 চনৰ জুলাইত এগৰাকী 15 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযুক্ত মহাৰ আলীক আদালতখনে এই শাস্তি বিহিছে। বৰপেটা ৰোডত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা এটা চোৰৰ দলৰ দুজনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। চোৰ দুজনৰ পৰা আৰক্ষীয়ে বহু পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। গ্ৰেপ্তাৰ কৰা লোক দুজনে চৰকাৰী কাৰ্যালয়ৰ বিভিন্ন সামগ্ৰী চুৰি কৰাৰ লগতে কেইবাটাও ঘৰত চুৰি কাৰ্য সংঘটিত কৰিছিল। উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ মূল্য 2,00,000 টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে দলটোৰ আন সদস্য কেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। লখিমপুৰৰ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অহা 17 মে'ত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সেইদিনা বিয়লি 5 বজাৰ পৰা কলাক্ষেত্ৰ চৌহদত অৱস্থিত শ্ৰী শ্ৰী বদনা পদ্মৱাতা কলা তীৰ্থ প্ৰেক্ষাগৃহত এখনি গাম্ভীৰ্যপূৰ্ণ সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতে বৰ নাৰায়ণপুৰ অঞ্চলৰ স্বাধীনতা সংগ্ৰামী নিৰ্মলা গোস্বামী, অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী কেশৰাম বৰা, সমাজসেৱী গোলোক হাজৰিকা আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়াক সম্বৰ্ধনা জনোৱা হ'ব। এই মুকলি সভাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ দ্বাৰা সম্পাদিত দ্বিবাৰ্ষিক মুখপত্ৰ সুৰ সম্ভাৰ উন্মোচন কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে আজি শপত গ্ৰহণ। ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেচ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক আদালতৰ নিৰ্দেশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ খেল। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।